এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167.40 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমি মুকলি কৰে। তেওঁ লগতে 425.48 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমিৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাও সম্বোধন কৰিছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে। গৃহমন্ত্ৰীগৰাকীয়ে আজি বিয়লি আইজললৈ যাত্ৰা কৰিব। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জখচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। আছাম ৰাইফলছৰ চাউনিটো জখচাঙলৈ স্থানান্তৰ কৰাৰ মিজো লোকসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰাত গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক হ'ব বুলি বিবেচনা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰৰ দুটমাত নিখিল বৰা বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিন। পৰিষদৰ অন্তৰ্গত মুঠ 37টা সমষ্টিৰ ভিতৰত কামৰূপ জিলাত থকা 16টা পৰিষদীয় সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ বাবে জিলা প্ৰশাসনে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ মুঠ 16গৰাকী সহকাৰী ৰিটাৰ্ণিং বিষয়া নিয়োগ কৰিছে। গোৱালপাৰা জিলাৰ 20টা পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিয়লি 3 বজালৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ সংগ্ৰহ তথা দাখিল কৰিব পাৰিব। 17 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 19 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 4 এপ্ৰিলত ভোটগণনা কৰা হ'ব। সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 36টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নিৰ্বাচন হ'বলগীয়া 36টা সমষ্টিত মুঠ 4,45,586জন ভোটদাতা আছে। ইয়াৰে 2,16,181গৰাকী পুৰুষ, 2,29,394গৰাকী মহিলা আৰু 11গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰাজগড়ৰ নিজা বাসভৱনত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 94 বছৰ। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছিল যে 1931 চনত 13 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডঃ লক্ষ্য হীৰা দাসক 1995 চনত ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন আৰু 2003 চনত শিল্পী বঁটা প্ৰদান কৰা হৈছিল। 2022 চনত ডঃ দাসে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1959 চনত তেওঁ কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু পিছলৈ 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডঃ লক্ষ্য হীৰা দাসে কেইবাটাও গীতত কণ্ঠদান কৰাৰ উপৰি আন বহুতো গীতৰ ৰচনা তথা সুৰ সংযোজন কৰি থৈ গৈছে। শিল্পীগৰাকীৰ নশ্বৰ দেহ কিছু সময় পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হ'ব। ইয়াত কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব। শিল্পীগৰাকীয়ে লাচিত বৰফুকন কথাছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটাও লাভ কৰিছিল। তেওঁৰ প্ৰথমখন কাব্য সংকলন হৈছে প্ৰাণগংগা আৰু প্ৰথমখন গল্প সংকলন হৈছে তাপসী। ইয়াৰ উপৰি শিক্ষা বিষয়ৰ ভালেকেইখন গ্ৰন্থৰ লগতে বহুকেইখন গল্প, কবিতা, উপন্যাস আৰু গীতি সংকলনেৰে তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া সংগীতৰ অম্লান সত্তা ডঃ লক্ষ্য হীৰা দাসে নিজৰ সৃষ্টিৰে সাহিত্য সংস্কৃতিৰ জগতখনক সমৃদ্ধ কৰি থৈ গ'ল বুলি মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তাত উল্লেখ কৰে। অসমীয়া লোককৃষ্টিৰ সাধক, প্ৰখ্যাত ঢোলবাদক মঘাই ওজাৰ আজি পবিত্ৰ জন্মবাৰ্ষিকীৰ লগতে মৃত্যুতিথিও। অসমৰ লোককলাৰ প্ৰচাৰ আৰু প্ৰসাৰত গণশিল্পীগৰাকীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ 2025 বৰ্ষৰ মঘাই ওজা বঁটা আগবঢ়াইছে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত জিলাখনৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত জাহ্নু বৰুৱাক এই বঁটা প্ৰদান কৰা হ'ব। কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনিল কুমাৰ বসুমতাৰীৰ যোৱা নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ টেঙাপানীৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 50 বছৰ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।